আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য, মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ তেওঁৰ বাসভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। ভাৰতে 26খন ৰাফেল নৌসেনা যুঁজাৰু বিমান কিনাৰ বাবে আজি ফ্ৰান্সৰ সৈতে এখন প্ৰতিৰক্ষা চুক্তি সম্পন্ন কৰিব। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত পাকিস্তানৰ তিক্ত সম্পৰ্কই চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে ভাৰতে পাকিস্তানৰ 16টা ইউটিউব চেনেল নিষিদ্ধ ঘোষণা কৰিছে। জম্মু কাশ্মীৰ বিধানসভাৰ আজি বিশেষ অধিৱেশনত পহলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক নিন্দা কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে 2 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ তেওঁৰ বাসভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে প্ৰায় 40 মিনিট ধৰি আলোচনা কৰে। কালি প্ৰতিৰক্ষা মুৰববী অৰ্থাৎ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল। ভাৰতে 26খন ৰাফেল নৌসেনা যুঁজাৰু বিমান কিনাৰ বাবে আজি ফ্ৰান্সৰ সৈতে এখন প্ৰতিৰক্ষা চুক্তি সম্পন্ন কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াবৰ্গ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত এই চুক্তি অনুষ্ঠানত উপস্থিত থাকিব। ভাৰতৰ ফালৰ পৰা প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে চুক্তিত স্বাক্ষৰ কৰাৰ আশা আছে। এই 26খন যুঁজাৰু বিমানৰ ভিতৰত 22খন হ'ব এজনীয়া আসন বিশিষ্ট আৰু বাকী 4খন হ'ব দুজনীয়া আসন বিশিষ্ট বিমান। ভাৰতীয় নৌসেনাৰ প্ৰয়োজন অনুসৰি এই বিমানকেইখন নিৰ্মাণ কৰা হৈছে। এই বিমানসমূহ ভাৰতীয় নৌসেনাৰ INS বিক্ৰমাদিত্য আৰু INS বিক্ৰান্তৰ দৰে যুদ্ধ জাহাজত সংলগ্ন কৰা হ'ব। আটাইকেইখন ৰাফেল বিমানতে অত্যাধুনিক অস্ত্ৰ ব্যৱস্থা আৰু ক্ষেপণাস্ত্ৰ মজুত থাকিব। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত পাকিস্তানৰ তিক্ত সম্পৰ্কই চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে ভাৰতে পাকিস্তানৰ 16টা ইউটিউব চেনেল নিষিদ্ধ ঘোষণা কৰিছে। তীব্ৰ ভাৰত বিৰোধী প্ৰচাৰ চলোৱাৰ পৰিপ্ৰেক্ষিততে ভাৰত চৰকাৰে ডন নিউজ, চামা টিভি, আৰ নিউজ আৰু জিঅ' নিউজকে ধৰি 16টা ইউটিউব চেনেল নিষিদ্ধ কৰে। অভিযোগ অনুসৰি এই চেনেলসমূহে উদ্দেশ্য প্ৰণোদিতভাৱে সাম্প্ৰদায়িক বিষয়বস্তু প্ৰচাৰ কৰাৰ উপৰি ভাৰত তথা ভাৰতৰ সেনাবাহিনী আৰু সুৰক্ষা সংস্থাসমূহৰ বিষয়ে ভুৱা তথা বিভ্ৰান্তিমূলক বা বাতৰি প্ৰচাৰ কৰি আছিল। এই নিষিদ্ধ চেনেলকেইটাৰ 6 কোটি 30 লাখৰো অধিক ছাবস্ক্ৰাইবাৰ আছিল। ভাৰত চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে BBCয়ে প্ৰচাৰ কৰা বাতৰিটো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিষয়ে চৰকাৰে BBCৰ ভাৰতত থকা মুৰববীলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিছে। অভিযোগ অনুসৰি BBCয়ে সন্ত্ৰাসবাদীক বিদ্ৰোহী বা উগ্ৰপন্থী হিচাপে অভিহিত কৰিছিল। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে BBCয়ে পৰিৱেশন কৰি থকা বাতৰিক তীক্ষ্ণ নজৰ ৰাখিছে। বিধি বলবৎকাৰী সঞ্চালকালয় ED য়ে মধ্যপ্ৰদেশৰ ভূপাল, ইন্দোৰ আৰু মানচৰৰ সুৰা ব্যৱসায়ীৰ 11টা স্থানত তালাচী অভিযান চলাইছে। মধ্যপ্ৰদেশ চৰকাৰে 2015-2018 চনৰ ভিতৰত জালিয়াতি আৰু ভুৱা ট্ৰেজাৰী চালানৰ জৰিয়তে 49 কোটি টকা ৰাজহ হেৰুৱাবলগীয়া হৈছিল বুলি ৰুজু কৰা এটা গোচৰৰ অনুসন্ধানৰ অংশ হিচাপে এই অভিযান চলোৱা হৈছে। তদন্তৰ তথ্য অনুসৰি ব্যৱসায়ীসকলে কম টকাৰ চালান প্ৰস্তুত কৰি আখৰেৰে লিখিবলগীয়া টকাৰ পৰিমাণৰ স্থান উকা কৰি ৰাখিছিল আৰু পাছত এই ঠাইত অধিক পৰিমাণৰ টকাৰ তথ্য দি পণ্যাগাৰ অথবা আবকাৰী কাৰ্যালয়ত দাখিল কৰিছিল। বাংলাদেশ প্ৰশাসনে কৈছে যে দেশখনে কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত থকা সমস্যাৰ শান্তিপূৰ্ণ সমাধান বিচাৰে। দক্ষিণ এছিয়া অঞ্চলত সুস্থিৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত বাংলাদেশে দুয়োখন দেশৰ মাজত আলোচনা আৰু কূটনৈতিক কাম কাজৰ পোষকতা কৰে। ঢাকাত কালি সংবাদ মাধ্যমক বাংলাদেশৰ তদৰ্থ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে কয় যে ঢাকাই সমগ্ৰ দক্ষিণ এছিয়াত শান্তি বিৰাজ কৰাটো বিচাৰে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি অসমকে ধৰি মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু কেৰালাৰ কেতবোৰ স্থানৰ লগতে পশ্চিমবংগৰ গংগা অৱবাহিকা অঞ্চলত প্ৰবল বৰষুণ হ'ব। আকাশবাণীক বতৰ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ আৰ কে জেনামানীয়ে জনোৱা অনুসৰি ৰাজস্থান, পঞ্জাব আৰু হাৰিয়ানাৰ বাহিৰে দেশৰ বাকীবোৰ অঞ্চলত তাপমাত্ৰা স্বাভাৱিক অথবা স্বাভাৱিকৰ ওপৰত থাকিব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডৰ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে। আইটো এই বহাগ মাহতো বৰদৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালি ঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
জম্মু কাশ্মীৰ বিধানসভাৰ আজি বিশেষ অধিৱেশন অনুষ্ঠিত হৈছে। সদনত যোৱা সপ্তাহত পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা 26 লোকৰ সোঁৱৰণত 2 মিনিট মৌনৰ প্ৰাৰ্থনা কৰা হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি জম্মুত হোৱা এই বিশেষ অধিৱেশনত বিধানসভাৰ অধ্যক্ষ আব্দুল ৰহিম ৰাথেৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলক হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তাৰ পাছতে তেওঁ 2 মিনিট মৌনৰ প্ৰাৰ্থনা ঘোষণা কৰে। চৰকাৰৰ হৈ উপ মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধাৰীয়ে পৰ্যটকৰ ওপৰত হোৱা বৰ্বৰ আৰু অমানৱীয় আক্ৰমণক ধিক্কাৰ দি এটা প্ৰস্তাৱ উত্থাপন কৰে আৰু সদনে এই প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱৰ জৰিয়তে জম্মু কাশ্মীৰত শান্তি, সংহতি আৰু সাম্প্ৰতিক সমন্বয় বিঘ্নিত কৰিব খোজা শক্তিক সকীয়াই দিয়া হয়। বিধানসভাই দেশৰ সকলো নাগৰিকৰ শান্তি, সমৃদ্ধি আৰু বিকাশ সুনিশ্চিত হোৱাত গুৰুত্ব দি দেশ আৰু জম্মু কাশ্মীৰৰ প্ৰগতিত বাৰম্বাৰ বাধা দি অহা অপশক্তিক মষিমূৰ কৰাৰ আহান জনায়। আমেৰিকাৰ শুল্ক আৰু সংলগ্নকৰণৰ ভাবুকিয়ে ম্লান কৰি পেলোৱা দেশখনৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ বাবে আজি কানাডাৰ নাগৰিকসকলে নিৰ্বাচনত ভোটদান কৰিব। ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া 6 বজাত নিউফাউণ্ডলেণ্ড আৰু লেব্ৰাডৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কাইলৈ পুৱা 8 বজাত ব্ৰিটিছ কলম্বিয়াত এই ভোটগ্ৰহণৰ সামৰণি পৰিব। ইতিমধ্যে কানাডাৰ 70 লাখৰো অধিক লোকে আগতীয়াকৈ ভোটদান কৰিছে। বছৰৰ আৰম্ভণিতে কনজাৰ্ভেটিভ ৰাজনৈতিক দলটোৱে সহজেই জয়ী হ'ব বুলি আশা কৰা হৈছিল যদিও ট্ৰাম্পৰ শুল্ক আৰু মন্তব্যই কানাডাৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰি দিয়ে। ইয়াৰ পাছতে কানাডাত জাতীয়তাবাদৰ উত্থান ঘটে। 36 দিনীয়া প্ৰচাৰ অভিযানৰ সময়ত মাৰ্ক কাৰ্নিৰ লিবাৰেল দলে ট্ৰাম্পে সৃষ্টি কৰা ভাবুকিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কানাডাই ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়নৰ দৰে নিৰ্ভৰযোগ্য বাণিজ্যিক অংশীদাৰৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিব লাগে। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াক সহায় কৰিবলৈ সৈন্য প্ৰেৰণ কৰিছিল বুলি উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম KCNAৰ মতে নেতা কিম জং উনৰ নিৰ্দেশ অনুসৰি উত্তৰ কোৰিয়াৰ সৈন্যই ৰাছিয়াৰ বাহিনীক ক্ৰুজ সীমান্ত অঞ্চল সম্পূৰ্ণৰূপে মুক্ত কৰাত সহায় কৰিছিল। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বিবাৰ্ষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত ৰোগ প্ৰতিৰোধত প্ৰতিষেধকৰ ভূমিকা সন্দৰ্ভত বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰিকৰী উপদেষ্টা গোটৰ অধ্যক্ষ ডাঃ এন কে আৰোৰা আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ হস্পিতালৰ শিশুৰোগ আৰু নৱজাতক বিভাগৰ মুৰববী ডাঃ সুৰেন্দ্ৰ সিং বিষ্টে অংশগ্ৰহণ কৰিব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে কথা পাতিব পাৰিব। তেওঁলোকে হোৱাটছএপ যোগে 92890-94044 নম্বৰ আৰু আস্ক AIR হেচটেগৰ এক্স হেণ্ডেলত প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ তেওঁৰ বাসভৱনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ভাৰতে 26 ৰাফেল নৌসেনা যুঁজাৰু বিমান কিনাৰ বাবে আজি ফ্ৰান্সৰ সৈতে এখন প্ৰতিৰক্ষা চুক্তি সম্পন্ন কৰিব। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত পাকিস্তানৰ তিক্ত সম্পৰ্কই চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে ভাৰতে পাকিস্তানৰ 16টা ইউটিউব চেনেল নিষিদ্ধ ঘোষণা কৰিছে। জম্মু কাশ্মীৰৰ বিধানসভাৰ আজি বিশেষ অধিৱেশনত পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক নিন্দা কৰি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে 2 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত।